নমস্কাৰ, এই আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। ৰঙালী বিহুৰ আজি দ্বিতীয় দিনটো ৰাজ্যজুৰি মানুহ বিহু হিচাপে পালন কৰা হৈছে। অসমীয়া নৱবৰ্ষক আদৰি সকলোৱে আজি মাহ হালধিৰে গা ধুই বছৰটোৰ বাবে মংগল কামনা কৰে। নিজৰ লগতে পৰিয়াল তথা সমাজৰ কুশল কামনাৰ বাবে আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ, মন্দিৰ, দৌল দেৱালয় আদিত বহু লোকৰ সমাগম হৈছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢোল পেঁপা গগনাৰ শব্দই মুখৰিত কৰিছে। অসমবাসীয়ে হেঁপাহৰ বিহুৱান বিনিময় কৰি পৰস্পৰৰ কুশল কামনা কৰাৰ লগতে জ্যেষ্ঠজনৰ আশীষ লয়। উজনি অসমৰ আটাইকেইখন জিলা আৰু নামনি অসমতো বিহু উপলক্ষে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত আজি দিনজোৰা কাৰ্যসূচীৰে জাতীয় যৌথ মঞ্চ অসমৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসীৰ সহযোগত বহাগ আদৰণি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত পতাকা উত্তোলন, শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন, কণী যুঁজ, বিহু নাচ, হুঁচৰি আদি অনুষ্ঠিত হয়। সন্ধিয়া 20ৰো অধিক জ্যেষ্ঠ ব্যক্তিক সন্মান জনোৱা হয়। এই অনুষ্ঠানতে জুবিন নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই আজি বিশিষ্ট নাট্যকৰ্মী পবিত্ৰ ৰাভাক বৰপেটা বঁটা প্ৰদান কৰে। পহিলা বহাগ উপলক্ষে বৰপেটা পৌৰসভাৰ খেলপথাৰত আয়োজিত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই বিহুৰ অনুষ্ঠানত এই বঁটা প্ৰদান কৰে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে আজি বকুলৰ পলিটেকনিকত থকা ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰে। জিলাখনৰ 6টা বিধানসভা সমষ্টিৰ নিৰ্বাচনী ষ্ট্ৰং ৰুম বকুলৰ পলিটেকনিকত স্থাপন কৰা হৈছে। পৰিদৰ্শনকালত জিলা আয়ুক্তগৰাকীয়ে নিৰাপত্তা ব্যৱস্থাৰ লগতে কাৰিকৰী ব্যৱস্থাৰো বুজ লয়। জিলা প্ৰশাসনে নিৰ্বাচনৰ পৰৱৰ্তী প্ৰক্ৰিয়াসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে আজি যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয়ৰ ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰে। জিলা আয়ুক্তগৰাকীয়ে ষ্ট্ৰং ৰুমৰ নিৰাপত্তা ব্যৱস্থাৰ লগতে কাৰিকৰী দিশসমূহ পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰে। পৰিদৰ্শনকালত ষ্ট্ৰং ৰুমৰ নিৰাপত্তাৰ দায়িত্ব থকা বিষয়ববীয়াসকলৰ লগত জিলা আয়ুক্তগৰাকীয়ে মত বিনিময় কৰে। যোৰহাট জিলাৰ গড়মূৰ আঞ্চলিক কলিতা জনগোষ্ঠী সন্মিলনৰ উদ্যোগত গড়মূৰ দুলীয়াগাঁৱত আজি কুমাৰ ভাস্কৰ বৰ্মা দিৱস আৰু পহিলা বহাগ উদযাপন কৰা হয়। কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে অনুষ্ঠানৰ মূল কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে সমাজলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা নন্দেশ্বৰ কলিতা আৰু ক্ৰীড়া সংগঠক অজয় দত্তক সম্বৰ্ধনা জনোৱা হয়। কলিতা জনগোষ্ঠী সন্মিলন অসমে প্ৰকাশ কৰা নতুন বৰ্ষৰ কেলেণ্ডাৰো আজিৰ অনুষ্ঠানতেই উন্মোচন কৰা হয়। পশ্চিম কাৰ্বি আংলঙৰ জিৰি কিণ্ডেঙৰ থাচকাই গাঁৱত আজি বিয়লি অহা এজাক ধুমুহা বৰষুণত বিস্তৰ ক্ষতিসাধন হয়। কেইবাটাও বাসগৃহ তছনছ হোৱাৰ লগতে এটি 4 বছৰীয়া শিশু আহত হয়। জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰাৰ লগতে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। অসম সাহিত্য সভাই আজি পহিলা বহাগৰ দিনটো নিজৰ দিন হিচাপে উদযাপন কৰে। সভাৰ সম্পাদক দেৱজিৎ বৰাই প্ৰকাশ কৰা মতে ৰাজ্যৰ ভাষা সাহিত্য সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ বাবে কাম কৰি অহা তথা জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা 5,000 গৰাকী ব্যক্তিক আজি সাহিত্য সভাৰ বিষয়ববীয়াই ঘৰে ঘৰে গৈ সন্মানিত কৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। নিজৰ দিন উপলক্ষে ৰাজ্যৰ জাতীয় জীৱনলৈ বৰঙণি যোগোৱা, দেশৰ অন্যান্য ৰাজ্য আৰু বিদেশত বাস কৰা 65 বছৰ ঊৰ্ধৰ ব্যক্তিসকলক সাহিত্য সভাৰ উদ্যোগত উলগনি পত্ৰ প্ৰেৰণ কৰি সন্মানিত কৰা হ'ব। ওদালগুৰি জিলা সাহিত্য সভাৰ লগতে টংলা সাহিত্য সভাই আজি বৃহত্তৰ টংলা অঞ্চলৰ চন্দ্ৰপ্ৰভা দত্ত, নিভাৰাণী চক্ৰৱৰ্তী, অনন্ত দেৱ শৰ্মা, যতীন্দ্ৰ বৰ্মন আৰু ৰত্নেশ্বৰী বসুমতাৰীক তেওঁলোকৰ বাসগৃহত বিহুৱান আৰু উলগনি পত্ৰৰে ওলগ জনায়। বাক্সা জিলাতো আজি পহিলা বহাগ উপলক্ষে অসম সাহিত্য সভাৰ নিজৰ দিন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বড়ো জনগোষ্ঠীৰ লোকসকলে কালিৰে পৰা বৈশাগু উৎসৱ পালন কৰিছে। এই উপলক্ষে আজি বাথৌ মন্দিৰত প্ৰাৰ্থনা জনাই বড়ো ডেকাসকলে কান্ধত খাম, হাতত চিফুং, চেৰজা তুলি লৈ গয়াৰ ঘৰে ঘৰে গৈ বৈশাগী উৎসৱৰ গান গায়। এই উৎসৱ 7 দিন ধৰি চলিব। তামোলপুৰ জিলা সদৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ তামোলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি উলহ মালহেৰে ৰংজালি বৈশাগু উদযাপন কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক জয়ৰ বাবে 147 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 10টা উইকেট হেৰুৱাই 146 ৰাণ সংগ্ৰহ কৰে। গোলাঘাট জিলাৰ ঢেকিয়ালত আজি সন্ধিয়া সংঘটিত এটা পথ দুৰ্ঘটনাত 2 লোক নিহত হোৱাৰ লগতে 2 লোক আহত হয়। 2 মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।